এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ডিব্ৰুগড়ত গৃহমন্ত্ৰী অমিত শ্বাহৰ কেইবিটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কাৰ্যসূচী, বিজেপি তৃতীয়বাৰৰ বাবে শাসনলৈ আহিলে অসমৰ পৰা সকলো অনুপ্ৰৱেশকাৰীক খেদি পঠিওৱাৰ প্ৰতিশ্ৰুতি, ধেমাজিৰ কাৰেংচাপুৰীত মিচিং যুৱ মহোৎসৱৰ সামৰণি, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ 100 কোটি টকাৰ অনুদান ঘোষণা, জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত অভিযুক্ত 3জনৰ জামিন আবেদন নাকচ, ৰাজ্যৰ 1044 কেন্দ্ৰত হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ প্ৰস্তুতি, আৰু উত্তৰ পূৰ্বাঞ্চলৰ অইল ক্ষেত্ৰসমূহত অধিক গেছ উৎপাদনৰ লক্ষ্যৰে অইল ইণ্ডিয়া লিমিটেড আৰু গেছ অথৰিটি অব ইণ্ডিয়া লিমিটেডৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰ। নমস্কাৰ, সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই ৰূপজ্যোতি বৰুৱা আৰু মোৰ লগত আছে পুলক গগৈ। এতিয়া শুনক বিতং বাতৰি। জনগাঁথনিৰ দ্ৰুত পৰিৱৰ্তনত বাধা দিব নোৱাৰিলে অসম এদিন ভয়ংকৰ বিপদৰ সন্মুখীন হ'বলগীয়া হ'ব। অসমত তৃতীয়বাৰৰ বাবে বিজেপিয়ে চৰকাৰ গঠন কৰিলে প্ৰতিজন অনুপ্ৰৱেশকাৰীক খেদি পঠিওৱা হ'ব। ডিব্ৰুগড়ত আজি 1715 কোটি টকা ব্যয় সাপেক্ষ কেইবিটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই মন্তব্য কৰিছে। গৃহমন্ত্ৰীগৰাকীয়ে অসমত হোৱা জনগাঁথনি পৰিৱৰ্তনত সকলোকে বাধা আৰোপ কৰিবলৈ আহ্বান জনাই কয় যে ৰাজ্যৰ বিজেপি চৰকাৰে ইতিমধ্যে 1,26,000 হেক্টৰ ভূমি অনুপ্ৰৱেশকাৰীৰ কবলৰ পৰা মুক্ত কৰিছে। শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমি বট্ৰদেৱৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক অনুপ্ৰৱেশকাৰীৰ দখলৰ পৰা মুক্ত কৰিবলৈ ৰাজ্য চৰকাৰে সমৰ্থ হৈছে বুলি তেওঁ কয়। ৰাজ্যখনক উন্নয়নৰ দিশে আগুৱাই নিয়াৰ বাবে তেওঁ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে।
आसाम की दूसरी राजधानी की भूमि पर वादा कर जाता हूँ, हेमंत जी के नेतृत्व में यहाँ पर तीसरी बार भाजपा सरकार बना दो, एक एक घुसपैठियों को चुन चुन कर आसाम के बाहर हम निकालें। ये घुसपैठिया किसी भी तरह से आसाम और देश का भला नहीं कर सकते। हमारे सीमित संसाधन है, हमारे गरीबों का अधिकार घुसपैठिया छीनते हैं, हमारे डेमोग्राफी को बदल रहे हैं और देश की सुरक्षा के साथ भी वो लोग कॉम्प्रोमाइज करते हैं। मित्रों, एक घुसपैठिया इन्होंने श्रीमंत शंकरदेव की जन्मभूमि को भी नहीं छोड़ा था।
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড় জিলাত আজি 1715 কোটি টকা ব্যয় সাপেক্ষ কেইবিটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। জিলাখনৰ খনিকৰ খেলপথাৰত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে আন কেইবাগৰাকীও মন্ত্ৰী উপস্থিত থাকে। ডিব্ৰুগড়ক ৰাজ্যৰ দ্বিতীয় প্ৰশাসনিক কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ চৰকাৰৰ প্ৰচেষ্টাৰ অংশ হিচাপে শ্ৰীশ্বাহে 284 কোটি টকা ব্যয় সাপেক্ষে অসম বিধানসভাৰ দ্বিতীয়টো চৌহদ আৰু বিধায়কৰ আৱাসগৃহৰ আধাৰশিলা স্থাপন কৰে। এই চৌহদৰ ভিতৰত এটা 3-মহলীয়া বিধানসভা ভৱন, 9-মহলীয়া বিধায়কৰ আৱাসগৃহ, 800খন আসনযুক্ত প্ৰেক্ষাগৃহ আৰু নিৰাপত্তা বাহিনীৰ বাবে বেৰেক থাকিব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে লগতে জিলাখনৰ ক্ৰীড়াখণ্ডত নতুন যুগৰ সূচনাৰে খনিকৰত 238 কোটি টকা ব্যয় সাপেক্ষ বহুমুখী ক্ৰীড়া প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ উদ্বোধন কৰে। তেওঁ লগতে 209 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এই ক্ৰীড়া প্ৰকল্পৰ দ্বিতীয় পৰ্যায়ৰ কামৰ আধাৰশিলা স্থাপন কৰে। শ্ৰীশ্বাহে এই অনুষ্ঠানতে উত্তৰ পূৰ্বাঞ্চলত বন্যপ্ৰাণী সংৰক্ষণৰ অভিলাষী পদক্ষেপ হিচাপে ডিব্ৰুগড়ৰ দিনজানত বন্যপ্ৰাণী স্বাস্থ্য আৰু গৱেষণা প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰে। 292 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এই প্ৰতিষ্ঠানত বন্যপ্ৰাণীৰ স্বাস্থ্য নিৰীক্ষণ, বিভিন্ন প্ৰকাৰৰ ৰোগ নিৰ্ণয়, উন্নত পৰীক্ষাগাৰৰ সুবিধা থকাৰ লগতে বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত কাম কৰা পেছাদাৰী লোকসকলক প্ৰশিক্ষণৰ ব্যৱস্থা থাকিব। তদুপৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন পুঁজিৰ সহায়ত নিৰ্মাণ কৰা অসমৰ জলাশয়সমূহৰ পুনৰ উদ্ধাৰ আৰু পুনৰ্জীৱিতকৰণৰ প্ৰকল্প মুকলি কৰে। 692 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই প্ৰকল্পৰ জৰিয়তে ৰাজ্যৰ 9খন জিলাত বিজ্ঞানসন্মতভাৱে বাছনি কৰা 15টা জলাশয়ৰ পুনৰুদ্ধাৰ আৰু পুনৰ্জীৱিতকৰণৰ ব্যৱস্থা কৰাৰ উপৰি নগৰাঞ্চলত বানপানীৰ সমস্যা ৰোধ, জলাশয়সমূহৰ জলধাৰণ ক্ষমতা বৃদ্ধি আৰু সামগ্ৰিক বান ব্যৱস্থাপনা শক্তিশালী কৰা হ'ব। এই প্ৰকল্পৰ ভূমিপূজন কৰি শ্ৰীশ্বাহে কয় যে কেন্দ্ৰীয় চৰকাৰে যোৱাটো বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমক বানমুক্ত কৰাৰ প্ৰতিশ্ৰুতি দিছিল। সেই প্ৰতিশ্ৰুতি অনুসৰি কেন্দ্ৰীয় চৰকাৰে এই প্ৰকল্প আৰম্ভ কৰা বুলি তেওঁ কয়। ৰাজ্যত ৰূপায়ণ হ'বলগীয়া এই প্ৰকল্পই বানৰ সমস্যা নোহোৱা কৰাৰ লগতে কৃষকসকলক যথেষ্ট উপকৃত কৰিব বুলি কয়। এই প্ৰকল্পৰ অধীনত হ'বলগীয়া জলসিঞ্চন ব্যৱস্থাৰ জৰিয়তে ৰাজ্যৰ কৃষকে বছৰত 3বাৰ খেতি কৰি লাভান্বিত হ'ব পাৰিব বুলি উল্লেখ কৰি তেওঁ অসমৰ পৰ্যটন খণ্ডকো চৰকাৰৰ এই পদক্ষেপে সহায় কৰিব বুলি কয়।
গত চুনাও মে হমনে ৱাদা কিয়া থা কি হম আসাম কো বাৰ মুক্ত বনানে কা এক ৰাস্তা ঢুণ্ডেংগে और अगले चुनाव के एंड पहले आज इसका भूमि पूजन होने जा रहा है। ये बड़े तालाब बनेंगे जहां से इरिगेशन होकर असम के किसानों को 3 बार वर्ष में क्रॉप लेने की सहूलियत होगी। और ये बड़े बड़े तालाब स्पोर्ट्स के लिए, वाटर स्पोर्ट्स के लिए भी काम करेंगे और टूरिज्म का भी बहुत बड़ा आकर्षण का केंद्र बनेगा।
ডিব্ৰুগড়ৰ কাৰ্যসূচী সামৰণি মাৰি শ্ৰীশ্বাহে ধেমাজিৰ কাৰেং চাপৰিত অনুষ্ঠিত মিচিং যুৱ মহোৎসৱৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ধেমাজিৰ কাৰ্যসূচী সামৰি গুৱাহাটীত উপস্থিত হৈছে। ঘণ্টে সময়ৰ পাছতে তেওঁ গুৱাহাটীত থকা ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত ৰাজনৈতিক আলোচনাত অংশগ্ৰহণ কৰিব। ধেমাজি জিলাৰ বকীবিলৰ কাৰেং চাপৰিত 5 দিনীয়াকৈ অনুষ্ঠিত 10ম মিচিং যুৱ মহোৎসৱৰ আজি সামৰণি পৰে। সামৰণি অনুষ্ঠানত কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। ভাষণ প্ৰসংগত গৃহমন্ত্ৰীগৰাকীয়ে মিচিং সমাজক প্ৰণাম জনাই কয় যে এই মহোৎসৱত উপস্থিত থাকি তেওঁ অভিভূত হৈছে। তেওঁ কয় যে মিচিং সমাজৰ সকলো অভাৱ অভিযোগ পূৰণ কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। মিচিং যুৱ মহোৎসৱৰ প্ৰশংসা কৰি তেওঁ মিচিং সমাজক ব্ৰহ্মপুত্ৰ ৰক্ষক বুলি কয়। কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীসমূহত মিচিং যুৱক যুৱতীৰ বাবে বিশেষ সংৰক্ষণৰ ব্যৱস্থা কৰাৰ কথাও শ্ৰীশ্বাহে ঘোষণা কৰে। অনুষ্ঠানটোত উপস্থিত থাকি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মিচিং যুৱ মহোৎসৱলৈ 100 কোটি টকাৰ অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰে। আনহাতে মিচিংসকলৰ আৰ্থসামাজিক সাংস্কৃতিক উন্নয়নৰ বাবে তেওঁ 10 কোটি টকাৰ অনুদান ঘোষণা কৰে। উল্লেখযোগ্য যে মিচিং সমাজৰ ঐক্য, সংস্কৃতি আৰু আত্মচেতনাৰ উমৈহতীয়া মঞ্চ মিচিং যুৱ মহোৎসৱত জনগোষ্ঠীটোৰ পৰম্পৰা, কলাকৃষ্টি, সংস্কৃতি আৰু থলুৱা খাদ্য সম্ভাৰৰ প্ৰদৰ্শন কৰা হয়। মিচিং জনগোষ্ঠীৰ এই যুৱ মহোৎসৱত অৰুণাচল প্ৰদেশৰ আদি, গালু, আপাতনি, নিচি আৰু তাগিন সম্প্ৰদায়ৰ লোকসকলেও অংশগ্ৰহণ কৰি সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ নিদৰ্শন দাঙি ধৰে। আজি মুকলি সভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অসম চৰকাৰৰ মন্ত্ৰী ডঃ ৰণুজ পেগু, সাংসদ প্ৰদান বৰুৱা, বিধায়ক ভুৱন পেগু, নৱদলে, ভুৱন গাম, মানৱ ডেকায়ো অংশগ্ৰহণ কৰে। সমাগত বিধানসভা নিৰ্বাচনত বিটিচিৰ 15টা সমষ্টিত বিপিএফে অকলে নিৰ্বাচন খেলিবলৈ সাজু হৈছে। বিটিচিৰ বাহিৰৰ 5টাৰ পৰা 6টা সমষ্টিতো বিপিএফে প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ সম্ভাৱনা আছে। বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী আসন বুজাবুজিৰ ক্ষেত্ৰত সিদ্ধান্ত ল'বৰ বাবে দলৰ ফালৰ পৰা সম্পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰা হৈছে। আজি অনুষ্ঠিত বিপিএফৰ এখন উচ্চ পৰ্যায়ৰ দলীয় বৈঠকত অংশগ্ৰহণ কৰি বিপিএফৰ নেতা দুৰ্গা দাস বৰুৱাই এই কথা প্ৰকাশ কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত গ্ৰেপ্তাৰ হোৱা 3গৰাকী অভিযুক্ত অমৃতপ্ৰভা মহন্ত, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ জামিন আবেদন আজি কামৰূপ মহানগৰ জিলা আৰু ছেচন ন্যায়াধীশৰ আদালতে নাকচ কৰে। যোৱা 22 জানুৱাৰীত এই 3জন অভিযুক্তৰ জামিন আবেদন সন্দৰ্ভত আদালতত শুনানি অনুষ্ঠিত হৈছিল। শুনানিৰ সময়ত জিয়াউল কামৰ নেতৃত্বাধীন লোক অধিবক্তাৰ দলে অভিযুক্ত 3জনৰ জামিনৰ বিৰোধিতা কৰি আবেদন দাখিল কৰিছিল। একেদৰে জুবিন গাৰ্গৰ পন্নী গৰিমা শইকীয়া গাৰ্গৰ হৈ ওকালতি কৰা অধিবক্তাগৰাকীও অভিযুক্ত 3জনৰ জামিনৰ বিৰোধিতাৰে আদালতত আবেদন দাখিল কৰিছিল। ন্যায়ালয়ে দুয়োপক্ষৰ যুক্তিতৰ্ক শুনাৰ পাছত অভিযুক্ত 3জনৰ জামিন আবেদন সন্দৰ্ভত ৰায় প্ৰদানৰ বাবে আজিৰ দিনটো ধাৰ্য কৰে। অহা 16 ফেব্ৰুৱাৰীলৈ আদালতে শুনানি স্থগিত ৰাখে। আদালতে অভিযুক্ত কেইজনৰ জামিন নাকচ কৰাৰ পাছত জুবিন গাৰ্গৰ পন্নী গৰিমা শইকীয়া গাৰ্গে সাংবাদিকৰ আগত এইদৰে কয়।
বেইল কোনোদিন নাপাওক, মই আমিতো সেইটোৱে আশা কৰোঁ। একদম বিচাৰ প্ৰক্ৰিয়া শেষ হৈ এই অসুৰকেইটাই শাস্তি নোপোৱালৈকে বেইল পাব নালাগে। বেইল যে ৰিজেক্ট কৰিছে সেই কথাটোত আজি ভাল লাগিছে, ভাল কথা এটা হৈছে। আৰু তাৰ বাহিৰে আমাক নেক্সট ডেটটো আমাক 13 তাৰিখে দিছে। সিদ্ধাৰ্থই ডিছচাৰ্জ পিটিশ্যন ফাইল কৰিছে আৰু মহাবীৰ একুৱাৰ কাৰণেও এটা পিটিশ্যন আহিছিলে। আৰু সিদ্ধাৰ্থৰ যিটো এপাৰ্টমেণ্ট আছে সেইটোৰো এটা এটাচমেণ্টৰ পিটিশ্যন আছিলে। সেইখিনি হিয়াৰিং 16 তাৰিখে আছে।
অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অন্তৰ্গত চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ লিখিত পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ বাবে যাৱতীয় প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহৰ ভিতৰত লিখিত পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হ'ব বুলি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে জানিবলৈ দিছে। বিদ্যালয় শিক্ষা পৰিষদৰ অধ্যক্ষ ৰমেশ চান্দ জৈনৰ সৈতে আজি সদৌ অসম ছাত্ৰ সন্থাই পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ সন্দৰ্ভত এখন বৈঠকত মিলিত হয়। বৈঠকৰ পাছত সংবাদ মাধ্যমৰ আগত পৰিষদৰ অধ্যক্ষ ৰমেশ চান্দ জৈনে এইদৰে কয়।
এই বছৰ হাইস্কুল পৰীক্ষা 1,046টা চেণ্টাৰত 4,38,565 জনে পৰীক্ষা দিব আৰু হায়াৰ ছেকেণ্ডেৰী 821টা চেণ্টাৰত 3,30,744 জন কেণ্ডিডেটে পৰীক্ষা দিব। এই পরীক্ষার কারণে যাবতীয় প্রস্তুতি আমার আরম্ভ হয়েছে, আমার বাকি সব অ্যাক্টিভিটিজ হয়ে গেছে, মাত্র প্রশ্ন কাকত পঠিয়া কামটো আরম্ভ হব আর 5-6 তারিখে আমি হেক করব। এই বছরের এটাই নতুনত্ব আছে ইন কেস অফ হাই স্কুল এক্সামের ক্ষেত্রে, যে আগতে আমি কোশ্চেন পেপার বিলাক এটা কোশ্চেনতে প্রত্যেকটা ল্যাঙ্গুয়েজ লিখি দিছিল, এই বছর আমি কিন্তু কোশ্চেনটো ল্যাঙ্গুয়েজ ওয়াইজ বানাইছো, গতিকে যে স্টুডেন্টে যেটো ভাষাত পরীক্ষা দিব তেওঁ নিজের ভাষাটো চালেই হয়ে যাব।
আলোচনাকালত ছাত্র সন্থাৰ নেতৃবর্গই বিগত বর্ষৰ পৰীক্ষাত প্ৰশ্নকাকত ফাদিল হোৱাৰ দৰে ঘটনা এবাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিদ্যালয় শিক্ষা পৰিষদৰ প্ৰতি আহ্বান জনায়। গুৱাহাটী মহানগৰৰ যান বাহন শাখাৰ উপ আৰক্ষী আয়ুক্তই GNB ৰোড উড়ন হেতুৰ নিৰ্মাণ কাৰ্য চলি থকাৰ পৰিপ্ৰেক্ষিতত যান বাহন চলাচলত কিছু নীতি নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি GNB ৰোড উড়ন হেতু আৰু চানমাৰী উড়ন হেতুৰ সংযোগস্থল উন্নয়ন আৰু জনসাধাৰণৰ সুৰক্ষাৰ স্বাৰ্থত আজিৰে পৰা নিৰ্মাণ কাৰ্য সমাপ্ত নোহোৱালৈকে চানমাৰী উড়ন হেতুৰে সকলো প্ৰকাৰৰ যান বাহনৰ চলাচলত সম্পূৰ্ণৰূপে নিষেধাজ্ঞা জাৰি কৰা হৈছে। এই সময়ছোৱাত যাত্ৰীসকলক এই পথ এৰাই চলি বিকল্প পথ ব্যৱহাৰ কৰিবলৈ আহ্বান জনোৱা হৈছে। জুৰুদৰ দিশৰ পৰা অহা যান বাহনসমূহ অপূৰ্ব চিহ্না পথ বা ৰাজগড় ৰোডেৰে আজা কৰিব পাৰিব। ৰাজগড় ৰোডৰ পৰা দক্ষিণ হৰণীয়া পথ GS ৰোড, ডাঃ বি বৰুৱা ৰোড, GNB ৰোড ব্যৱহাৰ কৰিব পাৰিব। চানমাৰীৰ দিশৰ পৰা অহা যান বাহনসমূহ MRD ৰোডেৰে বামুণীবৈদাম অভিমুখে যাব পাৰিব। কামৰূপ জিলা স্বাস্থ্য বিভাগ আৰু জিলা স্বাস্থ্য কুষ্ঠৰোগ বিভাগৰ উদ্যোগত আজি কামৰূপ জিলাৰ আমিনগাঁৱত ৰাষ্ট্ৰীয় কুষ্ঠৰোগ নিবাৰণী দিৱস পালন কৰা হয়। আমিনগাঁৱৰ বেংগলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কাৰ্যসূচীৰ লগত সংগতি ৰাখি পুৱাৰ ভাগত এটা সজাগতামূলক শোভাযাত্ৰা উলিওৱা হয়। ইয়াৰ পাছতে আয়োজিত সজাগতা সভাত জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ অজিত দাস উপস্থিত থাকি কুষ্ঠৰোগৰ সন্দৰ্ভত জনসাধাৰণক সবিশেষ অৱগত কৰে। বৰপেটা জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত আজি জিলাৰ বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখন সজাগতা সভা অনুষ্ঠিত হয়। সভাত জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ ভূপেন কুমাৰ বৰাই জনসাধাৰণক কুষ্ঠৰোগৰ লক্ষণ আৰু ইয়াৰ চিকিৎসাৰ সন্দৰ্ভত সবিশেষ অৱগত কৰে। আজিৰে পৰা 15 দিনীয়াকৈ জিলাখনত কুষ্ঠৰোগ প্ৰতিৰোধ অভিযান অব্যাহত থাকিব। কাইলৈ নিশা 8:02 আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত পদপথত আশ্ৰিত শিশুৰ সুৰক্ষা আৰু ভৱিষ্যত শীৰ্ষক এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত সক্ৰিয় শিশু অধিকাৰ কৰ্মী তথা সামাজিক বিশ্লেষক জিতু দত্ত আৰু শিশু সুৰক্ষাৰ বাবে কাম কৰি অহা সংস্থা KRU 365ৰ মুৰববী ভৃগু বৰঠাকুৰে অংশগ্ৰহণ কৰিব। অনুষ্ঠানৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। অনুষ্ঠানটোৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। এতিয়া পৰৱৰ্তী বাতৰি শুনক ৰূপজ্যোতিৰ পৰা।
অইল ইণ্ডিয়া লিমিটেড আৰু গেছ অথৰিটি অব ইণ্ডিয়া লিমিটেডে ভাৰত শক্তি সপ্তাহ 2026ৰ সৈতে সংগতি ৰাখি আজি এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। এই চুক্তিৰ দ্বাৰা সমগ্ৰ প্ৰাকৃতিক গেছৰ মূল্য শৃংখলিত হোৱাত সহায় হ'ব। অইলৰ কাৰ্যবাহী সঞ্চালক ৰঞ্জন গোস্বামী আৰু গেইলৰ কাৰ্যবাহী সঞ্চালক সুমিত কিশোৰে এই বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। এই চুক্তিৰ জৰিয়তে দুয়োটা প্ৰতিষ্ঠানৰ ব্যৱসায়িক লাভালাভ আৰু উত্তৰ পূব ভাৰতৰ অইল ক্ষেত্ৰসমূহৰ পৰা অধিক গেছ উৎপাদন কৰিবলৈ গুৰুত্ব প্ৰদান কৰা হয়। মৰিগাঁও জিলাৰ জাগিৰোদ মহাবিদ্যালয়ত আজি ভূমিকম্পৰ সময়ত ল'বলগীয়া সাৱধানতা সন্দৰ্ভত এটা অনুশীলন কাৰ্যসূচী অনুষ্ঠিত হয়। পাটগাঁওস্থিত NDRFৰ প্ৰথম বেটেলিয়ানৰ উদ্যোগত আৰু জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সহযোগত আয়োজিত অনুশীলনত NDRFৰ এটা 25-জনীয়া দলে অংশগ্ৰহণ কৰে। ভূমিকম্পৰ সময়ত শ্ৰেণীকোঠাত আবদ্ধ হৈ পৰা ছাত্ৰ ছাত্ৰীসকলক কেনেদৰে সুৰক্ষিতভাৱে স্থানান্তৰ কৰিব পৰা যায় তথা দুৰ্যোগৰ প্ৰতি লক্ষ্য ৰাখি ল'ব লগা প্ৰস্তুতি তথা সংশ্লিষ্ট চৰকাৰী বিভাগসমূহৰ মাজত সমন্বয় বৃদ্ধি কৰাৰ প্ৰতি লক্ষ্য ৰাখি ছাত্ৰ ছাত্ৰীসকলক সবিশেষ অৱগত কৰা হয়। এই অনুশীলনত মহাবিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী তথা জিলা প্ৰশাসনৰ বিভিন্ন বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে। এই অনুশীলনত অগ্নি নিৰ্বাপক বাহিনীৰ অংশগ্ৰহণ কৰি জুই নুমুৱাৰ কৌশল সন্দৰ্ভত সকলোকে অৱগত কৰে। এতিয়া বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। ডিব্ৰুগড়ত গৃহমন্ত্ৰী অমিত শ্বাহৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কাৰ্যসূচী। বিজেপি তৃতীয়বাৰৰ বাবে শাসনলৈ আহিলে অসমৰ পৰা সকলো অনুপ্ৰৱেশকাৰীক খেদি পঠিওৱাৰ প্ৰতিশ্ৰুতি। ধেমাজিৰ কাৰেং চাপৰিত মিচিং যুৱ মহোৎসৱৰ সামৰণি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ 100 কোটি টকাৰ অনুদান ঘোষণা। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত অভিযুক্ত 3জনৰ জামিন আবেদন নাকচ। ৰাজ্যৰ 1044টা কেন্দ্ৰত হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ প্ৰস্তুতি। আৰু উত্তৰ পূৰ্বাঞ্চলৰ অইল ক্ষেত্ৰসমূহত অধিক গেছ উৎপাদনৰ লক্ষ্যৰে অইল ইণ্ডিয়া লিমিটেড আৰু গেছ অথৰিটি অব ইণ্ডিয়া লিমিটেডৰ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 নমস্কাৰ।